এয়া আকাশবাণী বাতৰি পঢ়িছো নিৰূপমা বৰঠাকুৰে আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ আছুৰাত শ্ৰী ধৰমপুৰ তীৰ্থৰ শ্ৰীমদ ৰাজচন্দ্ৰ আশ্ৰমৰ বাৰ্ষিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে কাটাৰলৈ যাব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বাণিজ্য আৰু উদ্যোগ জগতৰ নেতাসকলৰ সৈতে প্ৰাক বাজেট পৰামৰ্শ বৈঠকত মিলিত হ'ব আৰু মেলবৰ্ণত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চতুৰ্থখন টেষ্টৰ আজি পঞ্চম দিনৰ খেল চলি আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাট ভ্ৰমণ কৰিব। গুজৰাটৰ আছুৰাত শ্ৰী ধৰমপুৰ তীৰ্থৰ শ্ৰীমদ ৰাজচন্দ্ৰ আশ্ৰমৰ বাৰ্ষিক কাৰ্যসূচীত ভাগ লোৱাৰ উদ্দেশ্যে শ্ৰীশ্বাহ দিনজোৰা ভ্ৰমণসূচীৰে ৰাজ্যখনলৈ যাব। এই ভ্ৰমণৰ সময়ছোৱাত গৃহমন্ত্ৰীগৰাকীয়ে ৰাজসভাগৃহত মহামস্তকাভিষেক কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে কাটাৰলৈ যাব। এই ভ্ৰমণৰ সময়ত ডঃ জয়শংকৰে কাটাৰৰ প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰী শ্বেখ মহম্মদ বিন আব্দুল ৰহমান বিন জাছিম আল থানিক সাক্ষাৎ কৰিব। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি তেওঁৰ এই ভ্ৰমণে ৰাজনৈতিক, বাণিজ্য, বিনিয়োগ, শক্তি, সুৰক্ষা, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সম্পৰ্ক আৰু পাৰস্পৰিক স্বাৰ্থজড়িত অন্যান্য আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত উভয় পক্ষক পৰ্যালোচনাৰ সুযোগ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত অসমৰ চাহ বাগানসমূহত এসময়ত গুৰুতৰ ৰূপ ধাৰণ কৰা মেলেৰিয়া ৰোগ সম্প্ৰতি স্বাস্থ্য বিভাগে নিয়ন্ত্ৰণলৈ আনিব পৰা বিষয়টোৰ শলাগ লৈছে। বিশেষকৈ যোৰহাট জিলাৰ চাহ বাগিচাসমূহৰ লোকসকলে সমূহীয়া প্ৰচেষ্টাত মেলেৰিয়া ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বহুখিনি সমৰ্থ হোৱাৰ বিষয়টো তেওঁ উল্লেখ কৰে। মেলেৰিয়া নিয়ন্ত্ৰণত সামাজিক মাধ্যমৰ বহুল প্ৰয়োগৰ প্ৰসংগ উত্থাপন কৰি শ্ৰীমোদীয়ে কয় যে আকাশবাণীয়েও মেলেৰিয়া সন্দৰ্ভত নিয়মীয়াকৈ বাৰ্তা প্ৰচাৰত গুৰুত্ব দি আহিছে। একেদৰে সচেতনতা আৰু সংকল্পৰ জৰিয়তে দেশে কৰ্কট ৰোগৰ বিৰুদ্ধে চলাই থকা যুঁজতো বহু সাফল্য লাভ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে বিখ্যাত চিকিৎসা পত্ৰিকা লানচেটত আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে ভাৰতত কৰ্কট ৰোগ ধৰা পৰাৰ এমাহৰ ভিতৰতে চিকিৎসা আৰম্ভ কৰাটো সম্ভৱ হৈ উঠিছে বুলি উল্লেখ কৰা হৈছে। পূৰ্বে এই ৰোগৰ চিকিৎসাৰ ব্যয় অধিক হোৱাৰ বাবে বহু ৰোগী চিকিৎসাৰ বাবে আগবাঢ়ি আহিব নোৱাৰিছিল বুলিও তেওঁ উল্লেখ কৰি কয় যে সম্প্ৰতি আয়ুষ্মান ভাৰত যোজনাৰ বাবে এই চিকিৎসা সহজ হৈ উঠিছে। সজাগতা, সক্ৰিয়তা আৰু সুবিধা প্ৰাপ্তিৰ আস্থা কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজখনৰ মূল মন্ত্ৰ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে এই যুঁজত নামি ৰোগীসকলক সহায় কৰিবলৈ আহ্বান জনায়। মন কী বাতৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে দেশৰ সংবিধানৰ গৌৰৱময় যাত্ৰাৰ কথা উল্লেখ কৰে। অহা বছৰৰ 26 জানুৱাৰীত দেশত সংবিধান কাৰ্যকৰী হোৱাৰ 75 বছৰ সম্পূৰ্ণ হ'ব। কালিৰ অনুষ্ঠানত তেওঁ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত 13 জানুৱাৰীৰ পৰা হ'বলগীয়া মহাকুম্ভ মেলাৰ বিষয়েও উল্লেখ কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বাণিজ্য আৰু উদ্যোগ জগতৰ নেতাসকলৰ সৈতে প্ৰাক বাজেট পৰামৰ্শ বৈঠকত মিলিত হ'ব। এই বৈঠকৰ সময়ত উদ্যোগ খণ্ডৰ উৎপাদন বৃদ্ধিৰ সন্দৰ্ভত অধিক গুৰুত্ব আৰোপ কৰা হ'ব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 2-3 দিনত দিল্লীকে ধৰি উত্তৰ পশ্চিম ভাৰতৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰো কেইবাখনো ৰাজ্যত ডাঠ কুঁৱলী পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। এটা বিবৃতিত বিভাগটোৱে কয় যে অহা 2-3 দিনত উত্তৰ পশ্চিম ভাৰতত শীত প্ৰৱাহৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি অহা 5 দিনত উত্তৰ প্ৰদেশত ন্যূনতম তাপমাত্ৰা 4-6 ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস হোৱাৰ লগতে অহা 3 দিনত দিল্লী, পাঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, ৰাজস্থান আদি ৰাজ্যত ন্যূনতম তাপমাত্ৰা 3-4 ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগে প্ৰকাশ কৰিছে। অহা 24 ঘণ্টাত ন্যূনতম তাপমাত্ৰা সলনি হোৱাৰ কোনো সম্ভাৱনা নাই। ইপিনে অহা 5 দিনত মধ্য ভাৰতত ন্যূনতম তাপমাত্ৰা 3-5 ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস হ'ব পাৰে বুলি বিভাগটোৰ সূত্ৰই প্ৰকাশ কৰিছে। এই সময়ছোৱাত পাঞ্জাব, হাৰিয়ানা, চণ্ডীগড় আৰু ৰাজস্থানত শীত প্ৰৱাহৰ সম্ভাৱনা আছে। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত AIR নিউজ আণ্ডাৰস্কৰ GSY আৰু ইনষ্টাগ্ৰামত AIR নিউজ আণ্ডাৰস্কৰ গুৱাহাটী ফ'ল' কৰিব পাৰে।
দক্ষিণ কোৰিয়াৰ ছিউলৰ 290 কিলোমিটাৰ দক্ষিণে মুৱান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বেংককৰ পৰা যোৱা জেজু এয়াৰৰ এখন বিমান কালি পুৱা দুৰ্ঘটনাত পতিত হোৱাত বিমানখনত থকা 181গৰাকী আৰোহীৰ ভিতৰত 179গৰাকীৰ মৃত্যু হয়। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি চো চেং মুকে এই ঘটনাৰ বাবে 4 জানুৱাৰীলৈ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। বয়িং 737-800 বিমানখন মুৱান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত কালি পুৱা এই ঘটনা সংঘটিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড এছ জয়শংকৰে মুৱান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হোৱা এই শোকাৱহ বিমান দুৰ্ঘটনাৰ বাবে দুখ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত তেওঁ এই দুৰ্ঘটনাত নিহত হোৱা পৰিয়ালৰ লোকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই কঠিন সময়ত তেওঁ দক্ষিণ কোৰিয়াৰ লোকসকলৰ সৈতে থকা বুলিও প্ৰকাশ কৰে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত দুৰ্যোগৰ ফলপ্ৰসূ প্ৰস্তুতি সন্দৰ্ভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ছৈয়দ আতা হাছনাইনৰ সৈতে হোৱা এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰত ফোন কৰি গ্ৰাহকৰ অধিকাৰ আৰু দায়িত্ব সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে লগতে হোৱাটছএপযোগে 92890-940-44 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব অথবা হেচটেগ AskAIRযোগে সামাজিক মাধ্যম X-ত প্ৰশ্ন সুধিব পাৰিব। মুম্বাইৰ নৌসেনা শিশু বিদ্যালয়ৰ 17 বছৰীয়া ছাত্ৰী কাম্যা কাৰ্তিকেয়নে 7খন মহাদেশৰ প্ৰতিখনতে সৰ্বোচ্চ শৃংগ আৰোহণ কৰা বিশ্বৰ সৰ্বকনিষ্ঠ মহিলা হিচাপে অভিলেখ গঢ়িছে। পৰ্বতাৰোহণৰ অসাধাৰণ কৃতিত্ব প্ৰদৰ্শন কৰি কাম্যাই আফ্ৰিকাৰ মাউণ্ট কিলিমাঞ্জাৰো, ইউৰোপৰ মাউণ্ট এলব্ৰাছ, অষ্ট্ৰেলিয়াৰ মাউণ্ট কছকেউস্কো, দক্ষিণ আফ্ৰিকাৰ মাউণ্ট একনকাউগা, উত্তৰ আমেৰিকাৰ মাউণ্ট ডেনালী, এছিয়াৰ মাউণ্ট এভাৰেষ্ট আৰু এণ্টাৰ্কটিকা আৰোহণ কৰিছে। এই সাফল্যৰ বাবে ভাৰতীয় নৌসেনাই কাম্যা কাৰ্তিকেয়নক অভিনন্দন জনাইছে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিম্মি কাৰ্টাৰৰ কালি নিশা 100 বছৰ বয়সত জৰ্জিয়াৰ প্লেইনছত থকা নিজ বাসগৃহত মৃত্যু হয়। তেওঁ আছিল আটাইতকৈ বৰ্ষীয়ান আৰু ভাৰত ভ্ৰমণ কৰা তৃতীয়গৰাকী ৰাষ্ট্ৰপতি। প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকী মেলেনোভা নামৰ ছালৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু পাছলৈ এই ৰোগ বৃক্ক আৰু মগজুলৈ বিয়পি পৰিছিল। পিছলৈ তেওঁ চিকিৎসা বন্ধ কৰি ঘৰতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি স্বাস্থ্যৰ যত্ন লৈ আছিল। আটলাণ্টাৰ কাৰ্টাৰ চেণ্টাৰে কালি তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছে। প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীয়ে ডেমক্ৰেটিক দলৰ পৰা 1977ৰ পৰা 1981 চনলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে সেৱা আগবঢ়াইছিল। মেলবৰ্ণত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টৰ আজি পঞ্চম দিনা ভাৰতে দ্বিতীয় ইনিংছত 340 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে 26 অভাৰত 2টা উইকেট হেৰুৱাই 33 ৰাণ সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই কালি সংগ্ৰহ কৰা 228 ৰাণৰ পৰা আজি দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰি 236 ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই যশপ্ৰীত বুমৰাই 5টা উইকেট দখল কৰে। অষ্ট্ৰেলিয়াৰ হৈ নাথান লিয়ন আৰু স্কট বলাণ্ডে অন্তিম উইকেটত 61 ৰাণ যোগ দিয়ে। 5খনীয়া এই শৃংখলাৰ 2টা দলে 1-1ত সমতা স্থাপন কৰি আছে। হায়দৰাবাদৰ জি এম চি বালাজুগী ষ্টেডিয়ামত অনুষ্ঠিত সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত কালি পশ্চিমবংগই যোৱাবাৰৰ বিজয়ী ছাৰ্ভিচেছক 4-2 গলত পৰাস্ত কৰে। সন্তোষ ট্ৰফী খেলত পশ্চিমবংগই এইবাৰৰ সৈতে 47বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে আৰু দলটোৱে 32বাৰ ট্ৰফী লাভ কৰাৰ অভিলেখ কৰিছে। দ্বিতীয়খন ছেমি ফাইনেলত কাৰালাই মণিপুৰৰ বিৰুদ্ধে 5-1 গলত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। অহা মঙলবাৰে 78 সংখ্যক ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত পশ্চিমবংগই কাৰালাৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব। জামছেদপুৰৰ জে আৰ টি ডি টাটা কমপ্লেক্সত অনুষ্ঠিত ইণ্ডিয়ান ছুপাৰ লীগৰ খেলত কালি নিশা জামছেদপুৰ ফুটবল ক্লাবে কেৰালা ব্লাষ্টাৰ্ছ ফুটবল ক্লাবক 1-0 গলত পৰাস্ত কৰে। খেলৰ দ্বিতীয়াৰ্ধত প্ৰতীক চৌধুৰী ষ্টাইকে নিশ্চিত কৰে যে জামছেদপুৰ এফ চিয়ে কোচিৰ দলটোৰ বিৰুদ্ধে 6খন খেলৰ অপৰাজিত ধাৰা ভংগ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি গুজৰাটৰ আচুৰাত শ্ৰীধৰমপুৰ তীৰ্থৰ শ্ৰীমঠ ৰাজচন্দ্ৰা আশ্ৰমৰ বাৰ্ষিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি 3দিনীয়া ভ্ৰমণসূচীৰে কাটাৰলৈ যাব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বাণিজ্য আৰু উদ্যোগ জগতৰ নেতাসকলৰ সৈতে প্ৰাক বাজেট পৰামৰ্শ বৈঠকত মিলিত হ'ব আৰু মেলবৰ্ণত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চতুৰ্থখন টেষ্টৰ আজি 5ম দিনৰ খেল চলি আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 7:55 নমস্কাৰ।